Ella Akakbani. বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। এন ডি এ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাক মিত্ৰজোঁটৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন প্ৰান্তত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। সংসদত আজি উপকূলীয় জাহাজ বিধেয়ক 2025 গৃহীত হয় আৰু উত্তৰ পূব খণ্ড উন্নয়ন মন্ত্ৰালয়ে অসমৰ মঙলদৈ মাটিকুচি সংযোগী পথ নিৰ্মাণত অনুমোদন জনাইছে। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি এই সপ্তাহৰ চতুৰ্থ দিনাও সংসদৰ উভয় সদনৰ কাম কাজ ব্যাহত হয়। দ্বিতীয়বাৰ স্থগিতকৰণৰ পাছত দিনৰ 2 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিষয়টো আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি আহি ধ্বনি দিবলৈ আৰম্ভ কৰে। সেই সময়ত অধ্যক্ষৰ আসনত থকা সদস্যগৰাকীয়ে কয় যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টো নিৰ্বাচন আয়োগৰ অধীনত আছে আৰু ইয়াৰ প্ৰক্ৰিয়া চলি আছে। তেওঁ লগতে কয় যে বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে আৰু সদনত ইয়াৰ আলোচনা কৰিব নোৱাৰি। তেওঁ প্ৰতিবাদৰত সাংসদসকলক নিজৰ নিজৰ আসনলৈ উভতি যাবলৈ আৰু সদনৰ কাম কাজ চলাই নিয়াত সহযোগ কৰিবলৈ আহান জনায়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সদনত মণিপুৰ সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক 2025 আৰু মণিপুৰ বিনিয়োজন বিধেয়ক 2025 গৃহীত হয়। সদন পৰিচালনাৰ দায়িত্বত থকা সদস্যগৰাকীয়ে বিৰোধী পক্ষৰ সাংসদসকলে প্ৰতিবাদ অব্যাহত ৰখাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকক এই আলোচনাত অংশ ল'বলৈ সাংবিধানিক দায়িত্ব পালন কৰিবলৈ সোঁৱৰাই দিয়ে। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি বাহাল থকাত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত কৰে। ইয়াৰ পূৰ্বে কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মণিপুৰ সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক 2025 উত্থাপন কৰে। শ্ৰীমতী সীতাৰমণে লগতে মণিপুৰ সামগ্ৰী আৰু সেৱাকৰ সংশোধনী অধ্যাদেশ 2025 প্ৰৱৰ্তন কৰি ততালিকা আইন প্ৰণয়নৰ কাৰণে ব্যাখ্যামূলক বিবৃতি সদনৰ বিবেচনাৰ বাবে দাখিল কৰে। ইয়াৰ পাছতে সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা সন্ধ্যা ৰয়ে শূন্যকালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ একাংশ সাংসদে সদনৰ মজিয়ালৈ উঠি যায় আৰু ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সন্দৰ্ভত আলোচনাৰ দাবী কৰি ধ্বনি দিবলৈ ধৰে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে শ্ৰীমতী ৰয়ে সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰশ্নোত্তৰ কালৰ কাম আগুৱাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ভোটাৰ তালিকাত বিশেষ বিস্তৃত সংশোধন সম্পৰ্কে আলোচনাৰ দাবী তুলি ধ্বনি দিবলৈ ধৰে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে স্মাৰ্ট চিটি অভিযানৰ স্থিতি সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰ দিয়ে। মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়াৰ সময়তো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত অধ্যক্ষই সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হয়। প্ৰথমবাৰৰ বাবে কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ ধ্বনি দিবলৈ আৰম্ভ কৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সদনত উপকূলীয় জাহাজ পৰিবহণ বিধেয়ক গৃহীত হয়। এন ডি এ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাক মিত্ৰজোঁটৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীত এখন সংবাদমেলযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে সংসদীয় চৌহদত অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ নেতাসকলৰ এখন বৈঠকত আজি সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দেশৰ উপ ৰাষ্ট্ৰপতি পদৰ বাবে অহা 9 ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন 21 আগষ্টত ধাৰ্য কৰা হৈছে। অহা 9 ছেপ্টেম্বৰতে নিৰ্বাচনৰ ভোটগণনাও কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে যোৱা 21 জুলাইত জগদীপ ধনখৰে স্বাস্থ্যজনিত কাৰণত উপ ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লোৱাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়োজন হয়। দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন অংশত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। ব্ৰিটিছ শাসনক প্ৰতিহত কৰাৰ অংশ হিচাপে 1905 চনৰ 7 আগষ্টত আৰম্ভ কৰা ঐতিহাসিক স্বদেশী আন্দোলনৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে আজি নতুন দিল্লীত সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা 2025 প্ৰদান কৰে। সন্ত কবিৰ বঁটাত 3,50,000 টকা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত 2,00,000 প্ৰদান কৰা হৈছে। এই বঁটাৰ জৰিয়তে হস্ততাঁত খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বয়নশিল্পী, চানেকী প্ৰস্তুতকৰ্তা, ষ্টাৰ্টআপ আৰু ইয়াৰ সৈতে জড়িত কোম্পানীসমূহক স্বীকৃতি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অনুষ্ঠানত অংশ লৈ বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে ই বাণিজ্যৰ একত্ৰীকৰণৰ জৰিয়তে এখন বৃহৎ বজাৰৰ সুবিধা দি বয়নশিল্পীসকলক সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। তেওঁ লগতে কয় যে জি আই টেগযুক্ত সামগ্ৰী আৰু হস্ততাঁত চিহ্ন তথা হস্ততাঁত ভাৰত ব্ৰেণ্ডৰ জৰিয়তে চৰকাৰে প্ৰমাণীকৃত গুণগত আৰু পৰিৱেশ অনুকূল শিল্পকৌশল সুনিশ্চিত কৰিছে। অসমত হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। ইপিনে উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত নিগম লিমিটেডে গুৱাহাটীৰ হস্তশিল্প প্ৰসাৰ আৰু অভিজ্ঞতা কেন্দ্ৰত আয়োজন কৰা বিশেষ অনুষ্ঠানত অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যসভাৰ অনুমোদনৰ পিছতে আজি সংসদত উপকূলীয় জাহাজ বিধেয়ক 2025 গৃহীত হয়। বিধেয়কখন ইয়াৰ পূৰ্বে লোকসভাত অনুমোদিত হৈছিল। এই বিধেয়কখনৰ জৰিয়তে দেশৰ জলসীমাৰ ভিতৰত বাণিজ্যৰ সৈতে জড়িত জাহাজসমূহক সামৰি লোৱা হ'ব। উপকূলীয় জাহাজ পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে জড়িত আইনসমূহ একত্ৰিত আৰু সংশোধন, উপকূলীয় বাণিজ্য আৰু ঘৰুৱা অংশীদাৰিত্বক উৎসাহিত কৰাটো এই আইনখনৰ মূল লক্ষ্য। এই বিধেয়কখনে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ব্যৱসায়িক প্ৰয়োজনীয়তাৰ বাবে দেশৰ নাগৰিকৰ মালিকানাধীন আৰু পৰিচালনাৰ দিশটো নিশ্চিত কৰিব। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এয়া এক উল্লেখযোগ্য সংস্কাৰ পদক্ষেপ। ইয়াৰ জৰিয়তে দেশৰ ব্যাপক আৰু কৌশলগত উপকূলীয় সম্ভাৱনাৰ দুৱাৰ মুকলি হোৱাটো সম্ভৱ হ'ব। তেওঁ কয় যে ইয়াৰ জৰিয়তে 2030 চনৰ ভিতৰত দেশৰ উপকূলীয় মালবাহী যাতায়াতৰ লক্ষ্য 23 কোটি মেট্ৰিক টনৰ লক্ষ্যত উপনীত হ'ব। তেওঁ লগতে কয় যে এই বিধেয়কখনে উপকূলীয় বাণিজ্য অধিক প্ৰতিযোগিতামূলক কৰাৰ লগতে ব্যৱসায় সহজ কৰাত সহায়ক হ'ব। উত্তৰ পূব খণ্ড উন্নয়ন মন্ত্ৰালয়ে অসমৰ মঙলদৈ মাজিকুচি সংযোগী পথ নিৰ্মাণত অনুমোদন জনাইছে। উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত প্ৰায় 45 কোটি 31 লাখ টকা ব্যয় সাপেক্ষে 15 কিলোমিটাৰ দৈৰ্ঘৰ এই পথটো নিৰ্মাণ কৰা হ'ব। মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই প্ৰকল্পই দৰং আৰু ওদালগুৰি জিলাৰ মাজত পোনপটীয়া সংযোগ স্থাপন কৰি মঙলদৈ আৰু ভেৰগাঁৱৰ মাজৰ দূৰত্ব 7.2 কিলোমিটাৰলৈ হ্ৰাস কৰিব। ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰোমান লডেজ মাৰ্কোছ জুনিয়ৰে এছিয়া মহাদেশৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব কামনা কৰিছে। বেংগালুৰুত আজি ফিলিপিনছৰ ভাৰত ব্যৱসায় মঞ্চত অংশগ্ৰহণ কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দুয়োখন দেশে আঞ্চলিক জ্ঞানৰ আদান প্ৰদান, যোগান শৃংখলা সুদৃঢ় কৰা আৰু এই খণ্ডত ব্যাপক উদ্ভাৱন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰিব পাৰে। তেওঁ বৈদ্যুতিক বাহন, উন্নত বৈদ্যুতিক সামগ্ৰী, পুনৰ নবীকৰণযোগ্য শক্তি, কৃষি, স্বাস্থ্য আৰু চাইবাৰ সুৰক্ষা এই 6টা খণ্ডত দীঘলীয়া সহযোগিতাৰ কথা উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভেষজ, গৱেষণা, আৰ্হি আৰু বিকাশ, ডিজিটেল প্ৰযুক্তি আৰু নিকা শক্তিৰ ক্ষেত্ৰত ভাৰতৰ দক্ষতাৰ শলাগ লৈ ভাৰতৰ সৈতে এইসমূহ খণ্ডত অংশীদাৰিত্বলৈ আগ্ৰহ প্ৰকাশ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বিজেপি নেতা জগত প্ৰকাশ নাড্ডাই আজি পশ্চিমবংগত বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীক টি এম চিৰ কৰ্মীসকলে অন্যায়ভাৱে আক্ৰমণ কৰা কাৰ্যৰ গৰিহণা দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে এই আক্ৰমণ হৈছে গণতন্ত্ৰৰ প্ৰতি কৰা আক্ৰমণ। তেওঁ লগতে কয় যে আৰক্ষীৰ উপস্থিতিত হোৱা এই আক্ৰমণে ৰাজ্যখনত মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনৰ আইন শৃংখলাৰ শোচনীয় দিশটোকে প্ৰতিফলিত কৰিছে। ৰাজ্যখনত আইন শৃংখলাহীন অৱস্থা আৰু ৰাজনৈতিক হিংসাত্মক ঘটনাৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে বুলিও বিজেপি নেতাগৰাকীয়ে প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয়লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন প্ৰান্তত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। আৰু উত্তৰ পূব খণ্ড উন্নয়ন মন্ত্ৰালয়ে অসমৰ মঙলদৈ মাজিকুচি সংযোগী পথ নিৰ্মাণত অনুমোদন জনাইছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।